أو يكون لك بيت من زخرف أو ترقى في السماء ولن نؤمن لرقيك حتى تنزل علينا كتابا نقرأه قل سبحان ربي هل كنت إلا بشرا رسولا
অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ'ব নাইবা তুমি আকাশত আরোহণ কৰিবা কিন্তু তোমাৰ আকাশ আরোহণত আমি কেতিয়াও ইমান পছন্দ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে এখন কিতাপ অৱতীৰ্ণ নকৰিবা যিখন আমি নিজে পঢ়িম কোৱা পবিত্ৰ মহান মোৰ প্ৰতিপালক মই হৈছোঁ কেৱল এজন মানুহ তথা ৰাসূল